إن الذين اتخذوا العجل سينالهم غضب من ربهم وذلة في الحياة الدنيا وكذلك نجزي المفترين.
الله কলে নিশ্চয় যে সকলে দামিৰুটিক উপাস্য ৰূপে গ্ৰহণ কৰিছিল শীঘ্ৰেই পাৰ্থিব জীৱনত সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধ আৰু লাঞ্ছনা সিহঁতৰ ওপৰত আপতিত হ'ব। এইদৰে আমি মিছা ৰটনাকাৰীসকলক প্ৰতিফল দি থাকোঁ।